গীতমালা 97 অধ্যায়। জিহুৱাই ৰজা, পৃথিৱীয়ে আনন্দ কৰক, দ্বীপসমূহেও আনন্দ কৰক। তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে। ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তেওঁৰ হিংসাখনৰ ভিত্তিমূল। অগ্নিয়ে তেওঁ আগে আগে গমন কৰে, চাৰিওফালে তেওঁৰ শত্ৰুবোৰক দগ্ধ কৰিছে। তেওঁৰ বিজুলী চমকে জগতখন আলোকময় হ'ল, তাকে দেখি পৃথিৱী কম্পমান হ'ল। পৰ্বতবোৰ মমৰ দৰে গলি গ'ল জিহুৱাৰ সন্মুখত, সমুদাই পৃথিৱীৰ সন্মুখত। আকাশমণ্ডলে তেওঁৰ ধাৰ্মিকতা প্ৰচাৰ কৰিছে, সকলো জাতিয়ে তেওঁৰ গৌৰৱ দেখিছে। লজ্জিত হওক সেইসকল যিসকলে মূৰ্তি পূজা কৰে, যিসকলে অসাৰ প্ৰতিমাত গৰ্ব কৰে। জিহুৱাৰ আগত সকলো দেৱতাই প্ৰণিপাত কৰক। হে জিহুৱা, তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন আনন্দিত হৈছে, জিহুদাৰ জীয়ৰীসকল উল্লাসিত হৈছে। হে জিহুৱা, তুমি সমুদাই পৃথিৱীৰে সৰ্বোপৰি জনা, সকলো দেৱতাৰ ওপৰত তোমাৰ স্থান। যিসকলে দুষ্টতাক ঘীণ কৰে, জিহুৱাই তেওঁলোকক প্ৰেম কৰে। তেওঁ নিজৰ ভক্তসকলৰ প্ৰাণ ৰক্ষা কৰে, দুষ্টসকলৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে। ধাৰ্মিকৰ কাৰণে পোহৰ হিচি দিয়া হয়, সৰল অন্তৰৰ লোকৰ কাৰণে আনন্দ দিয়া হয়। সেই ধাৰ্মিক লোকসকল, জিহুৱাত আনন্দ কৰা, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।